يا أيها الناس قد جاءتكم موعظة من ربكم وشفاء لما في الصدور وهدى ورحمة للمؤمنين.
هم نوب তোমালোকৰ প্ৰতি তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা উপদেশ আৰু অন্তৰত যি বেধি আছে তাৰ প্ৰতিষেধক লগতে মুমিনসকলৰ বাবে হৃদায়ত আৰু ৰহমত আহিছে।